এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়াৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ দল নিযুক্তিকে ধৰি কেইবাটাও বিষয়ত মন্ত্ৰীসভাৰ সিদ্ধান্ত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ বিজনীৰ ঠেংফাখৰি ফৌঠাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন মাঘ বিহুৰ উৰুকালৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি আৰু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত পি ভি সিন্ধু চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ। অসম মন্ত্ৰীসভাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া সবল কৰাৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ পাঁচজনীয়া এটা দল নিযুক্তিত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অধিবক্তাৰ দলটোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আদালতত যুঁজ দিব। মন্ত্ৰীসভাই লগতে অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে পৰিয়াল আৰু শুভাকাংক্ষীয়ে গঠন কৰা জুবিন গাৰ্গ ন্যাসলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 কোটি টকাৰ বৰঙণি আগবঢ়োৱাত অনুমোদন জনায়।
স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰৰ টীম এটা গঠন কৰোঁ। জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব। অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, তেখেতে এডিচনেল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা কিশোৰ দত্ত, তেখেতে এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা প্ৰাঞ্জল দত্ত, তেওঁ এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা বিকাশ জামাৰ, তেখেত এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব। এই 5 জন অধিবক্তাৰে গঠিত ন্যায়িক টীমটোৱে, যি আমি চাৰ্জশ্বীট দাখিল কৰিছোঁ, অভিযোগনামা দাখিল কৰিছোঁ, এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব, আদালতক তেওঁলোকে সহায় কৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি মিত্ৰজোঁট চৰকাৰে ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে এটিকলি দুটিপাঠ নামৰ বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে অসমৰ চাহ উদ্যোগৰ 200 বছৰ পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই আঁচনিৰ অধীনত চাহ শ্ৰমিকসকলক 5,000 টকাকৈ প্ৰদান কৰা হ'ব। অহা 25 জানুৱাৰীত ডুমডুমাত এই আঁচনিৰ শুভাৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীসভাই বড়ো সাহিত্য সভাক এটা বহুমুখী প্ৰকল্প নিৰ্মাণৰ বাবে গুৱাহাটীৰ বেটকুচিত এবিঘা ভূমি আবণ্টনত অনুমোদন জনায়। তদুপৰি মৰিগাঁও, ডিব্ৰুগড় আৰু কাছাৰকে ধৰি কেইবাখনো জিলাত মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত বহু পৰিমাণৰ ভূমিত আবণ্টন জনোৱা হয়। ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্ৰমণ সন্দৰ্ভত মন্ত্ৰীসভাত বিস্তৃতভাৱে আলোচনা হোৱাৰ কথা উল্লেখ কৰি কয় যে 17 জানুৱাৰীৰ বিয়লি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। 18 জানুৱাৰীত তেওঁ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল'ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাউটালৈ চলিবলগীয়া 2খন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব। ভৈয়াম জনজাতিৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে সাংবাদিকৰ আগত কালি এই কথা প্ৰকাশ কৰি কয় যে এই প্ৰতিবেদনৰ কোনো সংশোধন নহয়। ইয়াৰ পৰিৱৰ্তে প্ৰতিবেদনখনত থকা 2 আসোঁৱাহ শুদ্ধ কৰি আৰু কেন্দ্ৰীয় চৰকাৰে বিচৰা 3টা বিষয় স্পষ্ট কৰি প্ৰতিবেদনখন প্ৰেৰণ কৰা হ'ব। ডাঃ পেগুৱে কয় যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ 6টা জনগোষ্ঠীক কিদৰে জনজাতিকৰণ কৰা হ'ব, সংৰক্ষণৰ ব্যৱস্থা কেনেকুৱা হ'ব আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাৰ পৰা 6টা জনগোষ্ঠী ওলাই যোৱাৰ পাছত বাকী থকা জনগোষ্ঠীসমূহৰ সংৰক্ষণ কিমান শতাংশ হ'ব সেই বিষয়ত কেন্দ্ৰীয় চৰকাৰে স্পষ্টতা বিচাৰিছে। প্ৰতিবেদনখনত মটক জনগোষ্ঠী সন্দৰ্ভত থকা এটা তথ্যগত ভুল শুধৰণিৰ বাবে আবেদন জনোৱা হৈছিল আৰু সম্প্ৰতি ইয়াৰ শুধৰণি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
দিল্লী চৰকাৰলৈ আমি প্ৰদান কৰিম, কাৰণ দিল্লীৰ পৰা আমালৈ যিটো মেণ্ডেট দিছিলে, সেই মেণ্ডেটটো হ'ল
এক্সিষ্টিং যি জনগোষ্ঠী আছে, জনজাতিসকল আছে, তেওঁলোকৰ ক্ষতি নোহোৱাকৈ কেনেকৈ জনজাতিকৰণটো হ'ব। দুই নম্বৰ কথা, কোৱান্টাম অফ ৰিজাৰ্ভেশ্যন কেনেকুৱা হ'ব। তিনি নম্বৰ কথা আছিলে, যিসকল, কাৰণ এই ছয় জনগোষ্ঠী OBC তালিকাত আছে, এওঁলোক OBC তালিকাৰ পৰা ওলাই যোৱাৰ পাছত যিখিনি ৰেচিডুৱেল OBC থাকিব তেওঁলোকৰ কাৰণে সংৰক্ষণৰ কিমান পাৰ্চেণ্ট থাকিব, এই তিনিটা কথা চাবলৈ দিয়া হৈছিল। তিনিটা কথা আমি চাই প্ৰতিবেদনখন দিলোঁ, গতিকে প্ৰতিবেদনখন আমি এতিয়া হোম মিনিষ্ট্ৰীক দাখিল কৰিলোঁ। এমেণ্ডমেণ্ট ইয়াত নতুন ৰিকমেণ্ডেশ্যন নাহে, কিন্তু ক'ৰবাত যদি কোনো তথ্য, তাত যদি ভুল তথ্য বা তথ্যৰ যদি সঠিকভাৱে উত্থাপিত হোৱা নাই, সেই শুধৰণিবিলাকহে আমি কৰিছোঁ। বাকী ইয়াক আমি সংশোধনী বুলি নকওঁ, গতিকে সেই শুধৰণিখিনি হৈছে, বাকী এমেণ্ডমেণ্ট সংশোধনী হোৱাৰ সম্ভাৱনা এতিয়া নাই।
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADRE-ত উত্তীৰ্ণ 6,347 তৃতীয় বৰ্গৰ প্ৰাৰ্থীক আজি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ADRE-ত উত্তীৰ্ণ 292 চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,56,677 বৃদ্ধি পাব। ইপিনে ADRE-ত উত্তীৰ্ণ 4,374 চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত কালি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰী ফৌঠাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন। পুৱাৰ ভাগত পতাকা উত্তোলনেৰে আৰম্ভ হোৱা আজিৰ দিনটোৰ কাৰ্যসূচী সন্দৰ্ভত আমাক সবিশেষ জনাইছে আমাৰ চিৰাঙৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে।
আজিৰ দিনটোৰ কাৰ্যসূচীত আছে বড়ো সাহিত্য সভাৰ যিসকল ইতিমধ্যে বঁটা ঘোষণা কৰিছে, বঁটা প্ৰদানৰ অনুষ্ঠান আৰু স্মৃতিগ্ৰন্থ উন্মোচন। বড়ো সাহিত্য সভাৰ 11টাকৈ নিৰ্দিষ্ট কৰা বঁটাসমূহ প্ৰদান কৰা হ'ব। একেলগে সাহিত্য একাডেমি বঁটা প্ৰাপ্ত কেইবাগৰাকী সাহিত্যিকলৈ প্ৰদান কৰা হ'ব এই বছৰৰ সম্বৰ্ধনা। বিয়লি অনুষ্ঠিত হ'বলগীয়া ভইচ অৱ আইডেণ্টি এণ্ড ৰেচিডেন্স ট্ৰেন্স এণ্ড ট্ৰেন ফৰ্মেশ্যন ইন কেণ্টাৰপ্ৰাৰী বড়ো লিটাৰেচাৰ। আবেলিলৈ অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ প্ৰাক্তন সতীৰ্থৰ কবি সন্মিলন। সন্ধিয়ালৈ অনুষ্ঠিত হ'ব দ্বিতীয়খন প্ৰতিনিধি সভা।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালিৰে পৰা অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰথম দিনা BTC-ৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে ডঃ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ, প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰে। দিনৰ ভাগত এখন আলোচনাচক্ৰ আৰু বিয়লি কবি সন্মিলন অনুষ্ঠিত হয়। কাইলৈৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। মাঘ বিহুৰ উৰুকালৈ মাজত মাথো 2টা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন অংশত ব্যাপক প্ৰস্তুতি চলি আছে। জীয়াৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠাপনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ লগতে ডেকা বুঢ়াকে ধৰি শিশুসকলেও বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। প্ৰায়বোৰ ঠাইতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা 12 জানুৱাৰীলৈ ভোগালী মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষকসকলে জৈৱিকভাৱে উৎপাদন কৰা সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ উদ্যোগত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত যোৱা বৃহস্পতিবাৰৰ পৰা অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। এই মেলাত আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ লগতে হস্তশিল্প আৰু টেৰাকোটাৰ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী কৰা হৈছে। ভোগালী মেলাৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। মাজুলীৰ টুনি নদীৰ পাৰত অনুষ্ঠিত অসমী ভোগালী মেলাৰ কাইলৈ সামৰণি পৰিব। দক্ষিণ হালমাৰা জিলাৰ হাতছিঙিমাৰীত অনুষ্ঠিত ভোগালী মেলাত জিলাখনৰ মুঠ 40টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। হোজাইৰ কাকিটো কালিৰে পৰা 3দিনীয়াকৈ ভোগালী মেলা অনুষ্ঠিত হৈছে। লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই মেলাৰ উদ্বোধন কৰে। মৰিগাঁও জিলাৰ মৰিগাঁও সদৰ বিহুতলীত কালি জিলা আয়ুক্তই ভোগালী মেলা উদ্বোধন কৰে। মেলা উদ্বোধন কৰি দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ তৃতীয় সংস্কৰণ অহা 18-21 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব। বিশ্বৰ 25খন দেশৰ 150জনতকৈও অধিক জনপ্ৰিয় লেখক, কবি, চিন্তাবিদে এই মহোৎসৱত অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়খনৰ ফাউণ্ডেশ্যন ফৰ কালচাৰ, আৰ্টছ এণ্ড লিটাৰেচাৰৰ সহযোগত হ'বলগীয়া এই মহোৎসৱত এন মৰ্গান, আব্দুৰ ৰহমান ৱাৱেৰী, কিউং চুক শ্বিন, য়েছে দৰ্জে থংচি, গিডিয়ান হাইগ, মাই খালেদকে ধৰি বিশ্বৰ প্ৰখ্যাত সাহিত্যিকসকলে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত কালি নিশা জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত টিপাম ফাকিয়াল নেপালী গাঁৱত অভিযান চলাই এজন মাদক দ্ৰব্য সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ পৰা পাঁচটা চাবোনৰ বাকচত ভৰাই অনা বুজন পৰিমাণৰ হেৰইন জব্দ কৰে। ধৃত লোকজন চন্দন বৰা বুলি জানিব পৰা গৈছে। কাছাৰ আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত কালি তিনিজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত আজি নিশা 8:02 মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত শীৰ্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী পাৰবিন হুছেইন। ভাৰতৰ পি ভি সিন্ধু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন ছুপাৰ 1000 বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত আজি চীনৰ ৱেং জি ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কোৱাৰ্টাৰ ফাইনেলত জাপানৰ আকানে ইয়ামাগুচি আঘাতৰ বাবে আধাতে খেল এৰাত দুবাৰকৈ অলিম্পিক পদক বিজেতা পি ভি সিন্ধুৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। সিন্ধুৱে আৰম্ভণিতে তিনিবাৰৰ বিশ্ব চেম্পিয়ন ইয়ামাগুচিক 21-11 গেমত পৰাস্ত কৰে। ইপিনে প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত চাত্বিক ছাইৰাজ ৰনকিৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটি কালি কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেছিয়াৰ যুটি ফাজাৰ আলফিয়ান আৰু মহম্মদ ফিক্ৰীৰ হাতত 10-21-21-23 গেমত পৰাস্ত হোৱাত প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
এডিআৰইৰ জৰিয়তে নিৰ্বাচিত চতুৰ্থ বৰ্গৰ 4000ৰো অধিক প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ প্ৰদান কৰে। অসমীয়া প্ৰতিদিন, দ্য চেণ্টিনেল কাকতৰ লগতে আন আন কাকতসমূহেও এই বাতৰিৰ প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিৰে নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম দুৰ্নীতিক প্ৰশ্ৰয় নিদিলেহে প্ৰকৃত জয় আই অসম। আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ ফোন নকৰাৰ বাবেই ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্য চুক্তিখন হোৱা নাই আৰু ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীত আকাশলংঘী শুল্ক ভৰিব লগা হৈছে। এয়া দৈনিক জনমভূমি আৰু দ্য টাইমছ অৱ ইণ্ডিয়া কাকতৰ বাতৰি। ভেনিজুৱেলা আক্ৰমণ সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কোনো আন্তৰ্জাতিক আইন মানি নচল বুলি মন্তব্য কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব দিছে। ভেনিজুৱেলা ৰাছিয়া সংকটৰ মাজতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ প্ৰস্তুতি কেন্দ্ৰৰ শিৰোনামেৰে এটা বাতৰি আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। অসম মন্ত্ৰীসভাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক প্ৰক্ৰিয়া সবল কৰাৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ পাঁচজনীয়া এটা দল নিযুক্তিত অনুমোদন জনোৱাৰ বাতৰি দৈনিক অসম কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে গুৰুত্ব দিছে। দি আছাম ট্ৰিবিউন কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 17 জানুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱাৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে কাছাৰ জিলাৰ কাটিগড়া থানাৰ ছাপ্লাই গেট এলেকাত 4গৰাকী ৰোহিংগীয়া নাগৰিকক গ্ৰেপ্তাৰ কৰা বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্মা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত ঘন কুঁৱলীয়ে আৱৰি ৰাখিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 24 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 11 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ডিব্ৰুগড়ৰ চৌকিডিঙিৰ উদয়পুৰ নিবাসী জ্যেষ্ঠ নাগৰিক সুন্দৰ বৰপূজাৰীৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 88 বছৰ। ডিব্ৰুগড় ন্যায়িক আদালতৰ পৰা নাজিৰ হিচাপে অৱসৰ গ্ৰহণ কৰা সুনন্দ বৰপূজাৰীয়ে ডিব্ৰুগড় জ্ঞানদা য়ৈনী সভাৰ সম্পাদক আৰু সভাপতি হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰিছিল। বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়াৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ দল নিযুক্তিকে ধৰি কেইবাটাও বিষয়ত মন্ত্ৰীসভাৰ সিদ্ধান্ত। বিধানসভা নিৰ্বাচনৰ পূৰ্বে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ। বিজনীৰ ঠেংফাখৰি ফৌঠাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন। মাঘ বিহুৰ উৰুকালৈ মাজত মাথো 2টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। আৰু কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত পি ভি সিন্ধু চীনৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।